এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইন কঠোৰভাৱে বলবৎ কৰাৰ বাবে অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত, 10 দিনৰ ভিতৰত অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰৰ নিৰ্দেশ দিয়াৰ ক্ষেত্ৰত জিলা আয়ুক্তক কেবিনেটৰ কৰ্তৃত্ব, উপৰাষ্ট্ৰপতি হিচাপে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনৰ জয়লাভ, বিটিচি নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তীব্ৰ আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ ক্ষেত্ৰত 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনখন কঠোৰভাৱে বলবৎ কৰাৰ বাবে অসম মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা 10 দিনৰ ভিতৰত অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি জিলা আয়ুক্তই বহিষ্কাৰ কৰাৰ নিৰ্দেশ দিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকে এই বিষয়ত 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনৰ অধীনত প্ৰস্তুত কৰা কাৰ্যবিধিত অনুমোদন জনায়। নতুন কাৰ্যবিধি অনুসৰি যদি জিলা আয়ুক্তই আৰক্ষী বা আন কোনো উৎসৰ পৰা এজন ব্যক্তি অনুপ্ৰৱেশকাৰী বুলি সন্দেহৰ তথ্য লাভ কৰে, তেন্তে সেই ব্যক্তিজনক 10 দিনৰ ভিতৰত নাগৰিকত্ব প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিব পাৰিব। যদি ব্যক্তিজনে ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ পৰ্যাপ্ত তথ্য দাখিল কৰিব নোৱাৰে, তেন্তে জিলা আয়ুক্তই নিজৰ মতামত নথিভুক্ত কৰিব পাৰিব। তদুপৰি 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনৰ 2 নম্বৰ ক ধাৰা অনুসৰি জিলা আয়ুক্তই অনুপ্ৰৱেশকাৰীজনক 24 ঘণ্টাৰ সময় দি বহিষ্কাৰৰ নিৰ্দেশ দিব পাৰিব। যদি জিলা আয়ুক্তৰ নিৰ্দেশৰ পাছতো অনুপ্ৰৱেশকাৰী ব্যক্তি নিজে আঁতৰি নাযায়, তেন্তে আয়ুক্তই সংশ্লিষ্ট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সহায়ত অনুপ্ৰৱেশকাৰীজনক শিবিৰত ৰখাৰ ব্যৱস্থা কৰিব পাৰিব অথবা সমীপৱৰ্তী সীমান্তৰক্ষী বাহিনীক গতাই দিব পাৰিব। কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এখন সংবাদমেলত কয় যে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়ৰ ওপৰত ভিত্তি কৰি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে বিদেশী ন্যায়াধীকৰণ ব্যৱস্থা একাষৰীয়া কৰি 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইন ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছে। ইয়াৰ জৰিয়তে বিদেশী বহিষ্কৰণ প্ৰক্ৰিয়াটো দ্ৰুত হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিবুনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালচন ফ্ৰম আছাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো। ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব, ত্বৰিত গতিত কৰিব পৰা হ'ব। এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিচি অৰ এডিচি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব। সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এম্বেচিক যোগাযোগ কৰিব নালাগে। উই উইল বি এবল টু ইভাকুৱেট ডেম ফ্ৰম আছাম। আৰু কোচ আমি নোৱাৰো, বি এছ এফ এ কৰিব, কিন্তু বি এছ এফক আমি গতাই দিম ফৰ নেক্সট ষ্টেপ, টু টেক দ্য নেক্সট ষ্টেপ অফ ইভাকুৱেটিং ফ্ৰম আছাম।
এন আৰ চিত কোনো লোকৰ নাম থাকিলে তেওঁ স্বদেশী হৈ নাযায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এন আৰ চিৰ জৰিয়তে নাগৰিকত্ব প্ৰমাণিত নহ'ব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে। 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনখনৰ সৈতে এন আৰ চিৰ কোনো সম্পৰ্ক নাই বুলিও তেওঁ কয়।
উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে এন আৰ চিত নাম থাকিলেও নাথাকিলেও বিদেশীয়ে যদি বিদেশী বুলি প্ৰুভ হয় তেওঁ যাব লাগিব। সুপ্ৰিম কোৰ্টে কেইদিনমান আগত আৰু এটা জাজমেণ্ট দিছে যে এন আৰ চিত নাম থকা মানেই তেওঁ স্বদেশী নহয়। মে বি তেওঁৰ ক্লেইম এটা হ'ব, মোৰ এন আৰ চিত নাম আছে, কিন্তু গভৰ্ণমেণ্টে যদি প্ৰুভ কৰিব পাৰে যে তেওঁ এন আৰ চিত নাম থাকিলেও এওঁ বিদেশী, এন আৰ চিত নাম সোমোৱাটোৱে ভুল আছিল, বেলেগ বাপেকৰ নাম নিজৰ বাপেক বুলি কৈছিলে, তেতিয়া সুপ্ৰিম কোৰ্টে আৰু এটা জাজমেণ্ট কেইদিনমান আগতে দিছে যে এন আৰ চিখন তেওঁ ছেফ গাৰ্ড নহয়। এন আৰ চিত নাম থকা মানেই তেওঁ 100% ভাৰতীয় নুবুজায়। এইটো আৰু এটা বেলেগ এটা জাজমেণ্ট, কিন্তু এইখন এক্টত এন আৰ চি চোৱা নোচোৱা কোনো কথা নাই। ডি চিয়ে যি সিদ্ধান্ত ল'ব সেইটোৱে ফাইনেল।
ইপিনে অসম মন্ত্ৰীসভাই কালি ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ বাবে অসম কৃষিজাত উৎপাদন আৰু বিপণন আইন 2025ৰ সংশোধনত অনুমোদন জনাইছে। ডঃ বাণীকান্ত কাকতি মেধাৱতাৰ অধীনত চলিত বছৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ দিয়াৰ বাবেও কেবিনেটে অনুমোদন দিছে। একেদৰে হিমাচল প্ৰদেশৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনায়। পঞ্চদশ উপৰাষ্ট্ৰপতি পদৰ বাবে কালি অনুষ্ঠিত নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে জয়লাভ কৰে। বিৰোধী আই এন ডি এৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে 300টা ভোট লাভ কৰাৰ বিপৰীতে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে 452টা ভোট লাভ কৰি উপৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয়। কালি দিনৰ 10 বজাৰ পৰা বিয়লি 5 বজালৈ ভোটগ্ৰহণ হোৱাৰ পাছত সন্ধিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে চি পি ৰাধাকৃষ্ণক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নুমলীগড়লৈ যাব। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰৰ 50% অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্ৰকল্পটো উদ্বোধনৰ বাবে সাজু হৈছে। এই প্ৰকল্পৰ বাবে প্ৰতি বছৰে 50,000 টন ইথানল, 18,000 টন ফাৰফিউৰেল আৰু 11,000 টন এচিটিক এচিড উৎপাদন কৰা হ'ব। অৱশিষ্ট লিগনিনৰ পৰা 25 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি জৈৱ ইথানল প্ৰকল্পৰ পৰিচালন সঞ্চালকে প্ৰকাশ কৰিছে। ইয়াৰ লগতে তৰল কাৰ্বন ডাই অক্সাইড উৎপাদন কৰা হ'ব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে এই প্ৰকল্প উদ্বোধন কৰাৰ লগতে নুমলীগড় শোধনাগাৰত নিৰ্মাণ হ'বলগীয়া পলিপ্ৰপিলিন ইউনিটৰো আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীৰ আজি গোলাঘাট ভ্ৰমণ সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈ।
গোলাঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমখন বাঁহভিত্তিক বায় ইথানল প্ৰকল্পৰ উদ্বোধনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে। নুমলীগড় শোধনাগাৰৰ 50% অংশীদাৰিত্বৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা বিশ্বৰ প্ৰথমখন বাঁহভিত্তিক অসম বায় ইথানল প্ৰকল্পৰ অহা 14 ছেপ্টেম্বৰত শুভ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্প উদ্বোধন কৰাৰ লগতে নুমলীগড় তেল শোধনাগাৰত নিৰ্মাণ হ'বলগীয়া পলিপ্ৰপিলিন ইউনিটৰো আধাৰশিলা স্থাপন কৰিব। তেখেতৰ ভ্ৰমণৰ উদ্দেশ্যে নুমলীগড়ত শুভ উদ্বোধন কৰিবলগীয়া 2G বায়ো ইথানল প্ৰকল্পৰ উন্মোচনী সভাৰ সন্দৰ্ভত প্ৰস্তুতি বুজ লোৱাৰ উদ্দেশ্যে আজি নুমলীগড়লৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে নুমলীগড়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ উপলক্ষে প্ৰস্তুতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত জিলা প্ৰশাসন তথা বিভাগীয় মন্ত্ৰী বিধায়কসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰিব।
ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি মঙলদৈত প্ৰধানমন্ত্ৰী মোদীৰ সমাগত দৰং জিলা ভ্ৰমণৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত দৰং মেডিকেল কলেজ চৌহদৰ মূল সভাস্থলী পৰিদৰ্শন কৰি জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতেও এখন বৈঠকত মিলিত হয়। তেওঁ প্ৰধানমন্ত্ৰীৰ সমাগত ভ্ৰমণ সম্পৰ্কীয় বিভিন্ন দিশৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰি সংশ্লিষ্ট সকলো বিভাগক নিয়াৰিকৈ কামসমূহ আগবঢ়াই নিবলৈ যাৱতীয় নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি চুৰাচানপুৰ জিলাত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সবিশেষ বুজ লয়। ৰাজ্যপালগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত যাতে ৰাজ্যখনত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলো দিশ আগতীয়াকৈ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদী অহা শনিবাৰে ৰাজ্যখনলৈ আহি চুৰাচানপুৰ আৰু ইম্ফলত জনসভাত অংশ ল'ব। ৰাজ্যপালগৰাকীয়ে কালি চুৰাচানপুৰ জিলাৰ হেলিপেড পৰিদৰ্শন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে ভাষণ দিবলগীয়া জনসভাৰ স্থানো পৰিদৰ্শন কৰে। শ্ৰীভাল্লাই ৰাজ্যখনৰ মুখ্য সচিব, মুখ্য সুৰক্ষা উপদেষ্টা, আৰক্ষী সঞ্চালক প্ৰধান আৰু সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তৰ সৈতে বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সকলো ব্যৱস্থা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদী অহা 13 ছেপ্টেম্বৰৰ বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱাৰ পূৰ্বে মণিপুৰৰ এই কাৰ্যসূচীত অংশ ল'ব। শ্ৰীমোদীয়ে সেইদিনাই মিজোৰামৰ চাইৰাঙৰ পৰা বৈৰৱীলৈ 51.38 কিলোমিটাৰ দৈৰ্ঘৰ নতুন ৰেল প্ৰকল্প উদ্বোধন কৰিব। বিটি আৰু 40টা সমষ্টিত অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীৱ কৰি তুলিছে। বাক্সা জিলাৰ কক্লাবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন স্থানত কালি বি পি এফ দলে ব্যাপক প্ৰচাৰ চলায়। দলৰ প্ৰাৰ্থী চৌগমচাৰ বড়োৰ হৈ কৰা প্ৰচাৰত কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। দলৰ নেতাসকলে এইবাৰ বিটিআৰত বি পি এফ দলে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে। ইপিনে জিলাখনৰ শালবাৰী পৰিষদীয় সমষ্টিৰ ভালাগুৰিত কালি ইউ পি পি এল দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। মহিলা সমিতিয়ে দলটোৰ প্ৰাৰ্থী জয় মুছাহাৰীৰ হৈ চলোৱা এই প্ৰচাৰত জনসাধাৰণক প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ আহান জনায়। চিৰাং জিলাৰ 7টা পৰিষদীয় সমষ্টিত ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাইছে। বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে কালি বাসুগাঁৱত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। অনুষ্ঠানত 13 নম্বৰ চিৰাং পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী সোমথোৰ ব্ৰহ্মকে ধৰি স্থানীয় নেতাসকল উপস্থিত থাকে। জিলাখনৰ নিচিমা পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীৰ হৈ কালি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰচাৰ চলায়। নিজৰ ভাষণত শ্ৰীব্ৰহ্মই এইবাৰ ইউ পি পি এল দলে একক সংখ্যাগৰিষ্ঠতাৰে পৰিষদ গঠন কৰিব বুলি দাবী কৰে। নেপালৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সতৰ্কবাণী জাৰি কৰিছে। দেশখনত থকা প্ৰায় 6 লাখ ভাৰতীয়ক পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত ভ্ৰমণ নকৰিবলৈ আৰু য'ত যেনেকৈ আছে তেনেকৈ থাকিবলৈ কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে। ইপিনে ভাৰতীয়সকলক এই মুহূৰ্তত নেপাল ভ্ৰমণ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ চৰকাৰে পৰামৰ্শ দিছে। কেন্দ্ৰীয় চৰকাৰৰ হৈ বিদেশ মন্ত্ৰালয়ে 9779808602881 আৰু 9778103261 হেল্পলাইন নম্বৰ দুটা নেপালত থকা ভাৰতীয় লোকৰ বাবে মুকলি কৰিছে। নেপালৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা সম্পৰ্কীয় কেবিনেট সমিতিৰ এখন বৈঠকো অনুষ্ঠিত হয়। আবুধাবিত অনুষ্ঠিত এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলত যোৱা নিশা আফগানিস্তানে হংকঙক 94 ৰানৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ বিৰ এই খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আফগানিস্তানে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 188 ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ছেদিকুল্লা অটলে 73 ৰান কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
লুইতৰ পাৰৰ পৰা মিচিচিপিৰ পাৰলৈকে, সাধাৰণ জনতাৰ সংগ্ৰামৰ পৰা বিশ্বমানৱৰ সংকল্পলৈকে তেওঁৰ গীতে সীমাৰ পৰিধি ভাঙি আশাৰ শিখা প্ৰজ্বলন কৰিলে। তেওঁই আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। খানাপাৰাত সুধা কণ্ঠৰ জন্মশতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি অসম চৰকাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছে, য'ত অহা 13 ছেপ্টেম্বৰত মুখ্য অতিথিৰ ৰূপেৰে শোভাবৰ্ধন কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। লগতে উপস্থিত থাকিব মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আহক আমি এই আৱেগিক আৰু সোণসেৰীয়া যাত্ৰাৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102 মেগাহাৰ্জত, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 মেগাহাৰ্জত, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 মেগাহাৰ্জত, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
নেপালত সামাজিক মাধ্যমৰ নিষেধাজ্ঞাক কেন্দ্ৰ কৰি জেন জেড আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দ্বিতীয় দিনা এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় যদিও সংসদ ভৱন, প্ৰধানমন্ত্ৰীৰ গৃহত বিক্ষোভকাৰীয়ে অগ্নিসংযোগ কৰে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। একেটা বাতৰিৰে নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম, অগ্নিগৰ্ভ নেপালত জীৱন্তে জ্বলাই হত্যা প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পন্নীক। এজন লোক অনুপ্ৰৱেশকাৰী হয় নে নহয় 10 দিনৰ ভিতৰত সেয়া নিশ্চিত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে কালি ৰাজ্যিক কেবিনেটত SOP গৃহীত কৰাৰ বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। দ্য টাইমছ অব ইণ্ডিয়া কাকতে উপৰাষ্ট্ৰপতি নিৰ্বাচনত CP ৰাধাকৃষ্ণনে 152টা ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। পুনৰ বিশ্বৰ চলচ্চিত্ৰ মঞ্চত ভাৰতীয় ছবি উজ্বলি উঠিছে। 82 সংখ্যক ভিনিচ ফিল্ম ফেষ্টিভেলত ভাৰতীয় ছবি দ্য ছংছ অব ফৰগটন ট্ৰিজৰ পৰিচালক বংগৰ অনুপূৰ্ণা ৰায়ে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে। এয়া আমাৰ অসম কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ তথ্য অনুসৰি 2024 চনৰ 31 মাৰ্চলৈকে অসমত মুঠ 3,62,082 হেক্টৰ বনাঞ্চল দখল কৰা হৈছে। দেশৰ ভিতৰতে ৰাজ্যত দখল কৰা বনাঞ্চল দ্বিতীয় সৰ্বাধিক। দৈনিক অসম কাকতে এই বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে যোৰহাট জিলাৰ মৰিয়নী সীমান্তৰ অসমৰ ভূমিত নাগালেণ্ডৰ প্ৰশাসনে জৰীপ সম্পূৰ্ণ কৰাৰ বাতৰি প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰৰ উন্মুক্ত পদপথ তথা মেনহনসমূহ সমাগত দুৰ্গা পূজাৰ পূৰ্বে বন্ধ তথা মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে। এয়া অসমীয়া খবৰ কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি। আদালত অৱমাননাৰ অভিযোগত শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক সুৰঞ্জনা সেনাপতিক আদালতত হাজিৰ হোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতেও প্ৰকাশ কৰিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্ম। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 1950 চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইন কঠোৰভাৱে বলবৎ কৰাৰ বাবে অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত। 10 দিনৰ ভিতৰত অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰৰ নিৰ্দেশ দিয়াৰ ক্ষেত্ৰত জিলা আয়ুক্তক কেবিনেটৰ কৰ্তৃত্ব। উপ ৰাষ্ট্ৰপতি হিচাপে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনৰ জয়লাভ। BTC নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তীব্ৰ। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।